إنما كان قول المؤمنين إذا دعوا إلى الله ورسوله ليحكم بينهم أن يقولوا سمعنا وأطعنا وأولئك هم المفلحون.
মুমিন সকলক যেতিয়া তেওঁলোকৰ মাজত বিচাৰ মীমাংসা কৰি দিয়াৰ বাবে আল্লাহ আৰু তেওঁ ৰাসূলৰ পিনে আহ্বান কৰা হয়, তেতিয়া তেওঁলোকে কেৱল এই কথাকে কয় যে আমি শুনিলোঁ আৰু আনুগত্য কৰিলোঁ, তেওঁলোকেই হৈছে সফল কাম।